বাতৰি কৈছো মঞ্জিৎ গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱে, ছুইডেন আৰু নেডাৰলেণ্ডছ সংযুক্ত আৰৱ আমিৰশ্বাহী ভ্ৰমণ সামৰি অন্তিম পৰ্যায়ত কালি ইটালীত উপস্থিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ'ই অহা 23 মে'ত 4-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত নতুন দিল্লীত নিউট EGC পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত কালি এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰত কালি নিশা অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7-উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱে, ছুইডেন, নেডাৰলেণ্ড আৰু সংযুক্ত আৰৱ আমিৰশ্বাহী ভ্ৰমণ সামৰি 5খন দেশৰ ভ্ৰমণ কাৰ্যসূচীৰ 5ম তথা অন্তিম পৰ্যায়ত কালি ইটালীত উপস্থিত হয়। ইটালীৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মন্ত্ৰী এণ্টনিঅ' টাজানিয়ে বিমানবন্দৰত শ্ৰীমোদীক আদৰণি জনায়। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনি আৰু ৰাষ্ট্ৰপতি ছাৰ্জিঅ' মাটাৰেলাৰ সৈতে আলোচনাত মিলিত হ'ব। নেতা দুগৰাকীৰ সৈতে তেওঁ ভাৰত ইটালীৰ সহযোগিতা বৃদ্ধিৰ উপায় অন্বেষণ কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ জৰিয়তে ভাৰত ইটালীৰ সহযোগিতা কেনেকৈ বৃদ্ধি কৰিব পাৰি, বিশেষকৈ ভাৰত মধ্যপ্ৰাচ্য ইউৰোপ অৰ্থনৈতিক কৰিডৰ IMEC-ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। ভ্ৰমণকালত যৌথ কৌশলগত কাৰ্য পৰিকল্পনা 2025-2029 পৰ্যালোচনা কৰা হ'ব। শ্ৰীমোদীয়ে খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰি বিশ্ব খাদ্য সুৰক্ষাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা শক্তিশালী কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰত আৰু ইটালীৰ মাজত দীৰ্ঘদিনীয়া আৰু বহুমুখী অংশীদাৰিত্ব আছে। এই ভ্ৰমণে ভাৰত ইটালীৰ অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰিবলৈ সাজু হৈছে। ইয়াৰ পূৰ্বে 2024 চনৰ জুন মাহত G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ইটালী ভ্ৰমণ কৰিছিল। ৰোমত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকী নৰৱেৰ অছলত উপস্থিত হৈ 3য় ভাৰত নৰ্ডিক সন্মিলনত অংশগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে অছলত ডেনমাৰ্কৰ অস্থায়ী প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডৰিকছেনক সাক্ষাৎ কৰি দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰে আৰু যৌথ কাৰ্যসূচীত লাভ কৰা অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই ভাৰত ডেনমাৰ্ক সেউজ কৌশলগত অংশীদাৰিত্বত হোৱা অগ্ৰগতিসমূহক আদৰণি জনায়, যিয়ে পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত সহযোগিতাক অগ্ৰাধিকাৰ দিয়ে আৰু দুয়োখন দেশত সেউজ পৰিৱৰ্তনত সহায় কৰাৰ বাবে প্ৰচেষ্টা একত্ৰিত কৰে। 2020 চনত সেউজ কৌশলগত অংশীদাৰিত্ব আৰম্ভ হোৱাৰ পাছৰে পৰা দুয়োখন দেশৰ মাজত নিয়মীয়া উচ্চ পৰ্যায়ৰ আদান প্ৰদানৰ কথা স্মৰণ কৰি নেতাদ্বয়ে নতুন আৰু উদীয়মান প্ৰযুক্তি, যোগাযোগ, উন্নত গৱেষণা, ষ্টাৰ্টআপ আৰু শৈক্ষিক বিনিময়ৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে প্ৰতিৰক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়েও আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য পদৰ বাবে ডেনমাৰ্কৰ চলিত কাৰ্যকালৰ সফলতাৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ'ই অহা 23 মে'ত 4-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এয়া হ'ব তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যিক বিভাগে জনোৱা অনুসৰি ৰুবিঅ'ই 23 মে'ৰ পৰা 26 মে'লৈকে কলকাতা, আগ্ৰা, জয়পুৰ আৰু নতুন দিল্লী ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বাণিজ্য, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আলোচনাত মিলিত হ'ব। ইফালে নতুন দিল্লীত থকা আমেৰিকাৰ দূতাবাসে কয় যে ভাৰতে অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকাকে ধৰি কোৱাড গোটৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকো অনুষ্ঠিত কৰিব, য'ত মাৰ্কো ৰুবিঅ'ই অংশগ্ৰহণ কৰিব। অহা 26 মে'ত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে সভাপতিত্ব কৰিব। বৈঠকত অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনি ৱাং আৰু জাপানৰ বৈদেশিক মন্ত্ৰী মোটেগি টোছিমিৎসু অংশগ্ৰহণ কৰাৰ কথা আছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত আমেৰিকাৰ নিউক্লিয়াৰ এনাৰ্জি ইনষ্টিটিউটৰ লগতে দেশখনৰ আগশাৰীৰ পাৰমাণৱিক উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে বৈঠকত ছাষ্টেইনেবল হাৰ্নেচিং এণ্ড এডভান্সমেণ্ট অফ নিউক্লিয়াৰ এনাৰ্জি ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আইন সন্দৰ্ভত বিশেষভাৱে আলোকপাত কৰা হয়। তেওঁ লগতে কয় যে এই আইনখনে ভাৰতৰ স্বচ্ছ শক্তি পৰিৱৰ্তন অধিক খৰতকীয়া কৰাৰ লগতে প্ৰযুক্তিগত অংশীদাৰিত্ব অধিক গভীৰ কৰিব। এই আলোচনাই ভাৰতৰ পাৰমাণৱিক শক্তি ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰিব বুলিও বাৰ্তাটোত বিত্তমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ভাৰতৰ পাৰমাণৱিক খণ্ডত গোলকীয় অংশগ্ৰহণক উৎসাহিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা শেহতীয়া পদক্ষেপসমূহৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পাৰমাণৱিক বিদ্যুৎ প্ৰকল্পসমূহত ভাৰতে এতিয়া 49% পৰ্যন্ত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিছে বুলি প্ৰতিনিধি দলটোক অৱগত কৰে। প্ৰযুক্তি সহযোগিতা আৰু কৌশলগত অংশীদাৰিত্বই ভাৰতৰ পাৰমাণৱিক পৰিৱেশতন্ত্ৰত উদ্ভাৱন আৰু স্থিতিস্থাপকতাত উৎসাহিত কৰিব বুলিও তেওঁ মন্তব্য কৰে। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নতুন দিল্লীত নীট ইউ জি চি পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত কালি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। শ্ৰীপ্ৰধানে পৰীক্ষা পৰিচালনাৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বচ্ছতাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। তেওঁ কয় যে পূৰ্বতে ধৰা পৰা সকলো বিসংগতি সম্পূৰ্ণৰূপে নিৰ্মূল কৰি এইবাৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। পৰীক্ষা কেন্দ্ৰসমূহত সুৰক্ষাৰ সকলো নীতি নিয়ম সঠিকভাৱে পালন কৰা আৰু পৰীক্ষাৰ সময়ত সূক্ষ্ম নিৰীক্ষণ পদ্ধতি অৱলম্বন কৰাৰ লগতে সম্পূৰ্ণ পৰীক্ষা ব্যৱস্থাটো সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকসকলক অধিক তৎপৰ হ'বলৈও তেওঁ নিৰ্দেশ প্ৰদান কৰে। দিল্লীৰ প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ত আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰে চালিত মহাত্মা গান্ধীৰ হাইপাৰ ৰিয়েলিষ্টিক 3D ৰবট মুকলি কৰা হ'ব। এই অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে দৰ্শনাৰ্থীয়ে গান্ধীৰ সৈতে বাৰ্তালাপ কৰাৰ এক অনন্য সুবিধা লাভ কৰিব। প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ এগৰাকী বিষয়াই কয় যে দৰ্শনাৰ্থীৰ সন্তুষ্টিৰ বাবে সংগ্ৰহালয়টোৱে এই প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে। এয়া হ'ব সংগ্ৰহালয়টোৰ তৃতীয়টো AI চালিত ইণ্টাৰেক্টিভ হলো বক্স। ইয়াৰ পূৰ্বে সংগ্ৰহালয়টোত চৰ্দাৰ বল্লভভাই পেটেল আৰু প্ৰাক্তন সভাপতি APJ আব্দুল কালামৰ AI চালিত হলো বক্স মুকলি কৰা হৈছিল। উত্তৰ প্ৰদেশত প্ৰতিদিনে উষ্ণতাই অভিলেখ ভংগ কৰিছে। ৰাজ্যখনৰ বুণ্ডেলখণ্ড অঞ্চলৰ বান্দা জিলাত একেৰাহে তৃতীয় দিনাও দেশৰ ভিতৰতে সৰ্বোচ্চ উষ্ণতা 48.2 ডিগ্ৰী চেলচিয়াছ হোৱা পৰিলক্ষিত হয়। ৰাজ্যখনৰ আন আন অঞ্চলসমূহতো উষ্ণতা 44-47 ডিগ্ৰীৰ ভিতৰত দেখিবলৈ পোৱা যায়। নিশাৰ ভাগতো অস্বাভাৱিক উষ্ণতাই অভিলেখ ভংগ কৰিছে। ৰাজ্যখনত অহা দুদিন ধৰি ভয়াৱহ গৰমৰ ঢৌ সন্দৰ্ভত বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰিছে। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। কালি গুৱাহাটীত অনুষ্ঠিত BCCIৰ এখন বৈঠকত এই দল দুটা বাছনি কৰা হয়। গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত BCCIৰ সচিব দেৱজিৎ লন শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পাছত BCCIয়ে বিশেষ লিংকৰ জৰিয়তে বাছনিপ্ৰাপ্ত ভাৰতীয় দলৰ তালিকা প্ৰকাশ কৰে। এই অনুসৰি আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট শৃংখলাৰ বাবে শুভমন গিলক অধিনায়ক আৰু KL ৰাহুলক উপ অধিনায়ক হিচাপে লৈ 15-জনীয়া খেলুৱৈ তালিকা প্ৰকাশ কৰা হৈছে। একেদৰে শুভমন গিলক অধিনায়ক আৰু শ্ৰেয়াৰ্ছ আয়াৰক উপ অধিনায়ক হিচাপে লৈ এদিনীয়া দলটো ঘোষণা কৰা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে এখন টেষ্ট মেচ আৰু 3খন এদিনীয়া মেচ খেলিব। নৰৱেৰ ৰাজধানী অছলত কালি তৃতীয় ভাৰত নৰ্দী শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে নৰৱে, ছুইডেন, আইচলেণ্ড, ফিনলেণ্ড আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীসকলে এই সন্মিলনত অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে 2022 চনত ডেনমাৰ্কৰ কোপেনহেগেনত অনুষ্ঠিত সন্মিলনৰ পাছত ভাৰত আৰু নৰ্দিক ৰাষ্ট্ৰসমূহৰ মাজত ক্ষেত্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে এই সন্মিলন অনুষ্ঠিত কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নাগৰিকসকলক বিদেশী ভ্ৰমণ বাছি লোৱাৰ পৰিৱৰ্তে দেশৰ ভিতৰতে ভ্ৰমণ কৰিবলৈ জনোৱা আহ্বানক হোটেল এছ'চিয়েচন অৱ ইণ্ডিয়াই আদৰণি জনাইছে। উদ্যোগ সংস্থাটোৱে কয় যে প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপে ঘৰুৱা পৰ্যটনক উন্নীত কৰিব আৰু বিদেশ ভ্ৰমণৰ প্ৰৱণতাৰ পৰিৱৰ্তন কৰি নিজৰ দেশতেই কৰা ভ্ৰমণে ভাৰতৰ স্থিতি শক্তিশালী কৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতা জয়পুৰত অনুষ্ঠিত এখন খেলত কালি নিশা ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। খেলখনত ৰাজস্থান ৰয়েলছে 5টা বল আৰু 7টা উইকেট বাকী থকা অৱস্থাত 221 ৰানৰ বৃহৎ লক্ষ্য অতিক্ৰম কৰিবলৈ সমৰ্থ হয়। খেলখনত বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 38টা বলত 93 ৰান সংগ্ৰহ কৰে। খেলখনত ধ্ৰুৱ জুৰেলে 53 ৰান সংগ্ৰহ কৰাৰ লগতে অধিনায়ক য়শস্বী জয়ছোৱালে 43 ৰান সংগ্ৰহ কৰে। বৈভৱ সূৰ্যবংশীক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। আজিৰ কলকাতাৰ ইডেন গাৰ্ডেনছত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱে, ছুইডেন আৰু নেডাৰলেণ্ডছ সংযুক্ত আৰৱ আমিৰশ্বাহী ভ্ৰমণ সামৰি অন্তিম পৰ্যায়ত কালি ইটালীত উপস্থিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ'ই অহা 23 মে'ত 4-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত নতুন দিল্লীত নীট UGC পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 7:55 বজাত শুনিবলৈ পাব।